قل أمر ربي بالقسط وأقيموا وجوهكم عند كل مسجد وادعوه مخلصين له الدين كما بدأكم تعودون
كوا مور প্রতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে আৰু তোমালোকে প্ৰত্যেক সাজাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰেই আনুগত্যত বিশুদ্ধ চিত্ত হৈ একনিষ্ঠভাৱে তেওঁৰ ওচৰতে প্ৰাৰ্থনা কৰা তেওঁ তোমালোকক যেনেকৈ প্ৰথমবাৰ সৃষ্টি কৰিছে তোমালোকে সেইদৰে উভতি আহিবা।